এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। কাইলৈ মুক্তি পাবলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এমাহত সংগ্ৰহ কৰা জি এছ টিৰ ধনৰাশি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিয়া হ'ব। জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে আলোচনাৰ অন্তত শিল্পীগৰাকীয়ে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক এই ধন প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই কয় যে অসমত কোনো ছবিৰ বাবে মনোৰঞ্জন কৰ লোৱা নহয় যদিও কেন্দ্ৰীয় চৰকাৰে ছবিৰ টিকটৰ বিনিময়ত কৰ সংগ্ৰহ কৰে। 100 টকাতকৈ অধিক মূল্যৰ টিকটত 18% আৰু 100 টকাতকৈ কম মূল্যৰ টিকটত 5% জি এছ টি সংগ্ৰহ কৰা হয়। এমাহৰ পাছত সংগ্ৰহ কৰা মুঠ জি এছ টিৰ 50% ৰাজ্য চৰকাৰক উভতাই দিয়ে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে চিনেমা হলত 31 তাৰিখে আহিব। যিহেতু টেক্স এক্সেম্পশ্যন দিয়াৰ কোনো প্ৰভিজন নাই, কাৰণ টেক্স আমি কালেক্টে নকৰোঁ, ভাৰত চৰকাৰে কালেক্ট কৰে। গতিকে যিখিনি জি এছ টি এমাহৰ পিছত আমালৈকে ঘূৰি আহিব, কালেকশ্যনৰ একমাহ পিছত আমালৈকে ঘূৰি আহিব, এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলো। আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই জি এছ টিটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম।
দুদিনীয়া ভ্ৰমণসূচীৰে লক্ষীমপুৰত উপস্থিত হ'বলগীয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি উত্তৰ লক্ষীমপুৰৰ খেলমাটিত 40 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা 17 ফুট উচ্চতাৰ ডঃ ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। তদুপৰি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱ মন্দিৰৰ পৰা নৰ্থ লক্ষীমপুৰ কলেজ চাৰিআলিলৈ 2,87,00,000 টকাৰে নিৰ্মাণ কৰা পথছোৱাও তেওঁ উদ্বোধন কৰিব। কাইলৈ তেওঁ লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন জনসভাত ভাষণ দিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সভাতে 289 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 205খন বিচনাযুক্ত লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটি হস্পিতাল আৰু নাৰ্ছিং কলেজৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। ডঃ শৰ্মাই লগতে 30খন আসনযুক্ত লক্ষীমপুৰ কেন্সাৰ হস্পিতালৰ কেইবাটাও বিভাগ ৰাইজৰ বাবে মুকলি কৰিব। এই অনুষ্ঠানত লক্ষীমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, নৱকুমাৰ দলৈ আৰু ডঃ অমিয় কুমাৰ ভূঞাইও অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শদিয়া বিধানসভা সমষ্টিৰ 27,573গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক 10,000 টকাকৈ চেক বিতৰণ কৰিব। এই উপলক্ষে শদিয়াৰ চপাখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। ডঃ শৰ্মাই কাইলৈ ডুমডুমা বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰিব। ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত দৰমহা আৰু অন্যান্য সা সুবিধা লাভ কৰিব পৰাকৈ শীঘ্ৰেই অসমত 8ম দৰমহা আয়োগ গঠন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া ভাষণত এই বিষয়ে প্ৰকাশ কৰে। দৰমহা আয়োগ গঠন সন্দৰ্ভত কৰ্মচাৰী সংগঠনসমূহৰ কোনো পৰামৰ্শ থাকিলে 15 দিনৰ ভিতৰত ৰাজ্যৰ মুখ্য সচিবক জমা দিবলৈ মুখ্যমন্ত্ৰীয়ে আহান জনায়। উল্লেখযোগ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে 8ম দৰমহা আয়োগ গঠন কৰিছে। আয়োগৰ নিৰ্দিষ্ট প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে শীঘ্ৰেই দাখিল কৰিবলগীয়া প্ৰতিবেদনৰ ভিত্তিত দৰমহা, পাৰিতোষিক আৰু অৱসৰকালীন সা সুবিধাসমূহ বৃদ্ধি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যত দৰমহা আয়োগ গঠন কৰি কৰ্মচাৰীসকলক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সমহাৰত দৰমহা আৰু সা সুবিধা দিয়াৰ বাবে পৰিকল্পনা লোৱা হৈছে, যাতে ৰাজ্যিক কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনৰ পৰাই এই সা সুবিধাসমূহ পাব পাৰে। জনপ্ৰিয় সংগীতজ্ঞ, গীতিকাৰ, সুৰকাৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান উপস্থাপক ছৈয়দ ছাদুল্লা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। কিছুদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ থকাৰ পাছত তেওঁ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শুভাকাংক্ষীসকলে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।